আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ। গোৱালপাৰা জিলাত চলা উচ্ছেদ অভিযানৰ সময়ত নীতি নিৰ্দেশনা উলংঘা কৰাৰ অভিযোগত ৰাজ্য চৰকাৰৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰৰ শুনানি গ্ৰহণ কৰিবলৈ উচ্চতম ন্যায়ালয়ে সন্মত হৈছে। মুখ্য ন্যায়াধীশ বি আৰ গাৱাই আৰু ন্যায়াধীশ কে বিনোদ চন্দনৰ দ্বাৰা গঠিত বিচাৰপীঠে কালি অসমৰ মুখ্য সচিব আৰু অন্যান্য জড়িতসকললৈ দুসপ্তাহৰ ভিতৰতে উত্তৰ দিবলৈ জাননী জাৰি কৰিছে। গোৱালপাৰাৰ 8জন আবেদনকাৰীয়ে জিলাখনত কৰা উচ্ছেদ ব্যক্তিগত শুনানি আৰু আবেদন অথবা ন্যায়িক পৰ্যালোচনাৰ বাবে পৰ্যাপ্ত সময় নিদিয়াকৈ কৰা হৈছে বুলি উচ্চতম ন্যায়ালয়ত অভিযোগ দাখিল কৰিছিল। লগতে এই অভিযান এটা সংখ্যালঘু সম্প্ৰদায়ক লক্ষ্য কৰি কৰা হৈছে বুলি অভিযোগ কৰি আবেদনকাৰীসকলে একে ঠাইতে থকা সংখ্যালঘু সম্প্ৰদায়ৰ লোকক এই অভিযানে স্পৰ্শ কৰা নাই বুলি প্ৰকাশ কৰিছে। প্ৰশাসনৰ বৈষম্যমূলক নীতিক এই অভিযানে প্ৰমাণ কৰিছে বুলি আবেদনকাৰীসকলে অধিবক্তা আদিল আহমেদৰ জৰিয়তে অভিযোগ দৰ্শাইছে। উচ্চতম ন্যায়ালয়ে 2024 চনৰ 13 নৱেম্বৰত জাৰি কৰা উচ্ছেদ সম্পৰ্কীয় ৰাষ্ট্ৰজোৰা নিৰ্দেশনাৰ বিষয়ে উল্লেখ কৰি আবেদনখনত কাৰণ দৰ্শোৱাৰ জাননী অবিহনে উচ্ছেদ বাৰণ আৰু ভুক্তভোগীক 15 দিনৰ উত্তৰ দিয়াৰ সময়সীমা দিবলৈ ন্যায়ালয়ে জাৰি কৰা নিৰ্দেশনাও ৰাজ্য চৰকাৰে উলংঘা কৰা বুলি অভিযোগ কৰা হৈছে। ইপিনে বন বিভাগে কালি গোলাঘাট জিলাৰ মেৰাপানীৰ 2 নম্বৰ নেঘেৰী বিল গাঁৱত বাস কৰা দখলকাৰীসকলক 7 দিনৰ ভিতৰত গাঁও এৰিবলৈ জাননী জাৰি কৰিছে। গোলাঘাট সংমণ্ডলৰ বন বিষয়াই জাৰি কৰা এই জাননীত এই লোকসকলে জামুগুৰি আঞ্চলিক বন কাৰ্যালয়ৰ অন্তৰ্গত দৈয়াং সংৰক্ষিত বনাঞ্চল এলেকাত অবৈধভাৱে প্ৰৱেশ কৰি বনাঞ্চল ধবংস কৰি গৃহ নিৰ্মাণৰ লগতে বনভূমি কৃষিভূমিলৈ ৰূপান্তৰ কৰিছে বুলি কোৱা হৈছে। সংৰক্ষিত বনাঞ্চলত অনুমতি নোহোৱাকৈ বসবাস কৰাৰ বাবে তেওঁলোকক শীঘ্ৰেই এই বনভূমি খালী কৰি দিবলৈ নিৰ্দেশ দিয়া হৈছে। আমাৰ গোলাঘাটৰ সংবাদদাতাই জনোৱা মতে এই জাননী দিয়াৰ সময়ত বহুসংখ্যক লোক ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে। বন বিভাগৰ এই জাননী পক্ষপাতিত্বমূলক বুলি অভিযোগ কৰি জাননী লাভ কৰা লোকসকলে উচ্ছেদৰ জাননী ফালি পেলায় বুলিও আমাৰ সংবাদদাতাই জনাইছে। উৰিয়ামঘাট অঞ্চলত বাস কৰা সন্দেহযুক্ত নাগৰিকক উচ্ছেদৰ বাবেও বন বিভাগে ইতিমধ্যে জাননী জাৰি কৰিছে। উচ্ছেদৰ পূৰ্বে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উৰিয়ামঘাটত পৰিস্থিতিৰ বুজ ল'ব। বন বিভাগৰ জাননী লাভ কৰাৰ পাছতেই কেইবাশ দখলকাৰীয়ে উৰিয়ামঘাটৰ পৰা অন্য ঠাইলৈ ৰাওনা হৈছে বুলি আমাৰ গোলাঘাটৰ সংবাদদাতাই জনাইছে। বন বিভাগৰ জাননী অনুসৰি অহা 27 জুলাইৰ পৰা সেই স্থানত উচ্ছেদ চলোৱা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি ডিব্ৰুগড়ত প্ৰায় 600 কোটি টকা ব্যয় সাপেক্ষ কেইবাখনো আঁচনিৰ আধাৰশিলা স্থাপন কৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত 146 কোটি 43 লাখ টকা ব্যয় সাপেক্ষে মুখ্যমন্ত্ৰীৰ বিশেষ অনুদান আৰু পি এম উষা আঁচনিৰ অধীনত বিভিন্ন আন্তঃগাঁথনিমূলক কাম কাজৰ ডঃ শৰ্মাই কালি আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰীৰ বিশেষ অনুদান আঁচনিৰ অধীনত বিশ্ববিদ্যালয়খনৰ আভ্যন্তৰীণ পথসমূহৰ সম্প্ৰসাৰণ আৰু মেৰামতি, 16টা আৱাসযুক্ত হাউচিং ব্লক, ক্ৰীড়া প্ৰাংগণ আৰু ব্যায়ামগাৰ নিৰ্মাণ কৰা হ'ব। একেদৰে প্ৰধানমন্ত্ৰীৰ উচ্চতৰ শিক্ষা অভিযান চমুকৈ উষাৰ অধীনত 176গৰাকী ছাত্ৰী থাকিব পৰা নিবাস, শৈক্ষিক ভৱন, শৈক্ষিক গৱেষণা কেন্দ্ৰ আৰু ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা গ্ৰন্থাগাৰ উন্নীতকৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হয়। ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ সফল ৰূপায়ণৰ লক্ষ্যৰে গ্ৰহণ কৰা এই পদক্ষেপে অসমৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰখনক নতুন দৃষ্টিভংগীৰে অগ্ৰসৰ হোৱাত সহায় কৰিব বুলি আশা কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই তেওঁৰ ভাষণত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ লগতে ৰাজ্যৰ ভালেকেইখন বিশ্ববিদ্যালয়ত আন্তঃগাঁথনি উন্নয়নৰ কাম আৰম্ভ হৈছে বুলি প্ৰকাশ কৰে। বিশ্ববিদ্যালয়খনৰ চৌহদত 324গৰাকী ছাত্ৰী থাকিব পৰা এটা অত্যাধুনিক ছাত্ৰীনিবাসৰ আধাৰশিলা স্থাপন কৰাৰ লগতে মুখ্যমন্ত্ৰীয়ে কালি ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় চিকিৎসালয় চৌহদত অধ্যাপকৰ আৱাস প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰে। ইয়াৰ লগতে ডঃ শৰ্মাই নাহৰকটীয়াত 130 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰে। এই অনুসৰি নাহৰকটীয়া সমজিলা আয়ুক্ত কাৰ্যালয়, নামৰূপ নাহৰকটীয়া পথ উড়ন সেতু, নাহৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় ভৱন, কুঁৱৰীগাঁও উচ্চ মাধ্যমিক বিদ্যালয় ভৱন আৰু হকী ষ্টেডিয়ামৰ আধাৰশিলাও তেওঁ স্থাপন কৰে। অনুষ্ঠানত পৰিবহণ মন্ত্ৰী যোগেন মোহন, দক্ষতা, নিয়োগ আৰু উদ্যমিতা আদি বিভাগৰ মন্ত্ৰী প্ৰশান্ত ফুকন আৰু নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ উপস্থিত থাকে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযান, পৰ্যটন আদি বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কালি চৰাইদেউ জিলা আয়ুক্তৰ কাৰ্যালয়ত বিভাগীয় বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত মন্ত্ৰীগৰাকীয়ে চৰাইদেউ জিলাত ৰূপায়ণ হৈ থকা বিভিন্ন চৰকাৰী উন্নয়নমূলক কাৰ্যসূচী আৰু আঁচনিৰ অগ্ৰগতিৰ বুজ লয়।